লোকেলিখা হ'ব বাৰ্তা 16 অধ্যায়। ধন ব্যৱহাৰ কৰাৰ বিষয়ে এটা দৃষ্টান্ত। যীশুৱে শিষ্যসকলক ক'লে, এজন ধনী মানুহৰ এজন ঘৰগিৰি আছিল। এই ঘৰগিৰিয়ে ধনী মানুহজনৰ সম্পদ নষ্ট কৰিছে বুলি অভিযোগ আনিলে। তেতিয়া সেই ধনী ব্যক্তিজনে ঘৰগিৰিৰ দায়িত্বত থকা ব্যক্তিজনক মাতি ক'লে, এইবোৰ তোমাৰ বিষয়ে মই কি শুনিছো? তোমাৰ কামৰ হিচাপ মোক দিয়া, তুমি আৰু মোৰ ঘৰগিৰিৰ দায়িত্বত থাকিব নোৱাৰা। তেতিয়া সেই ঘৰগিৰিৰ দায়িত্বত থকা ব্যক্তিজনে মনতে ভাবিলে, এতিয়া মই কি কৰিম? যদি মোক এই কৰ্মৰ পৰা আঁতৰাই দিয়ে, মই দিন হাজিৰা কৰি খাবলৈ মোৰ শক্তি নাই আৰু ভিক্ষা কৰিবলৈও মোৰ লাজ লাগে। মোক ঘৰগিৰিৰ দায়িত্বৰ পৰা আঁতৰালেও লোকসকলে যাতে তেওঁলোকৰ ঘৰলৈ মোক নিমন্ত্ৰণ কৰে, এইকাৰণে কি কৰিব লাগিব তাক মই জানিছো। তাৰপাছত ধনী মানুহজনৰ প্ৰতিজন ধৰুৱক মাতিলে আৰু তেওঁ প্ৰথমজনক সুধিলে, আমাৰ গৰাকীক কিমান ঋণ পৰিশোধ কৰিবলৈ আছে? তেওঁ ক'লে, 100। তেওঁ ক'লে, 100 মোন তেল। গৰাকীয়ে তেওঁ ক'লে, তোমাৰ তালিকা পত্ৰখন লোৱা আৰু ইয়াতে সোনকালে 50 লিখা। তাৰপাছত আন এজনক সুধিলে, তোমাৰ কিমান দিবলগীয়া ঋণ আছে? তেওঁ ক'লে, 100 মোন ঘেঁহু। তেতিয়া তেওঁক ক'লে, তোমাৰ তালিকা পত্ৰখন লোৱা আৰু 80 লিখা। তেওঁ সকলো কাম আগপাছ বিচাৰ কৰি বুদ্ধিমান লোকৰ দৰে কৰিছিল। এই হেতুকে ধনী লোকজনে ঘৰগিৰিক শলাগিলে, কিয়নো পোহৰৰ সন্তানতকৈ এই জগতৰ সন্তানবোৰ নিজ জাতিলৈ অধিক বুদ্ধিবন্ত। মই তোমালোকক কওঁ, অযথা ধনেৰে আপোনালোকে নিজলৈ বন্ধু লাভ কৰে, কিন্তু যেতিয়া সম্পদৰ অন্ত পৰিব, তেতিয়া তেওঁলোকে আপোনালোকক অনন্ত নিবাস গ্ৰহণ কৰিব। যিজন অলপ কথাত বিশ্বাসী, তেওঁক অধিক কথাটো বিশ্বাসী। যিজন সৰুতকৈ সৰুত অধৰ্মী, তেওঁ অধিকতো অধৰ্মী। এইকাৰণে পাৰ্থিৱ ধনত যদি অবিশ্বাসী হোৱা, তেনেহ'লে প্ৰকৃত ধনৰ আপোনাক কোনে বিশ্বাস কৰিব? যদি অন্য লোকৰ বিষয়ে বিশ্বাসী নোহোৱা, তেনেহ'লে যি আপোনাৰ নিজৰ তাক কেনেকৈ আপোনালোক দিব? কোনো চাকৰে দুজন গৰাকীৰ ওচৰত সেৱা কৰ্ম কৰিব নোৱাৰে, কিয়নো তেতিয়া তেওঁ এজনক ঘীণ কৰি আনজনক প্ৰেম কৰিব, নাইবা এজনত আসক্ত হৈ আনজনক সেৱজ্ঞান কৰিব। আপোনালোকে ঈশ্বৰ আৰু ধন এই দুয়োটা বিষয়তে একেলগে কৰ্ম কৰিব নোৱাৰা। এই কথাবোৰ শুনি ধন লোভীয়া ফৰিচীসকলে তেওঁক উপলুঙা কৰিলে। তেতিয়া তেওঁলোকক ক'লে, আপোনালোকে মানুহৰ আগত নিজকে নিজে ধাৰ্মিক প্ৰমাণিত কৰোতা, কিন্তু ঈশ্বৰে আপোনালোকৰ হৃদয় জানে। এতেকে মানুহৰ মাজত যি উত্তম, ঈশ্বৰে দেখাত সেয়ে ঘীণলগীয়া। জোহন অহালৈকে বিধান আৰু ভাওবাদীসকলৰ বাক্য আছিল। তেতিয়াৰ পৰা ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰা হৈছে। প্ৰতিজনে অতি আগ্ৰহেৰে সেই ৰাজ্যত প্ৰৱেশ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে, কিন্তু বিধানৰ এক বিন্দু লুপ্ত নোহোৱাতকৈ আকাশ আৰু পৃথিৱী লুপ্ত হোৱা সহজ। যিকোনোৱে নিজৰ পত্নীক বিবাহ বিচ্ছেদ কৰি অন্য মহিলাক বিবাহ কৰায়, তেওঁ ব্যভিচাৰ কৰে। যদি সেই পৰিতত্তা মহিলাগৰাকীক আন কোনো লোকে বিয়া পাতে, তেওঁ ব্যভিচাৰ কৰে। কোনো এজন ধনী মানুহ আছিল। তেওঁ বেঙেনা বৰণীয়া সন সূতাৰ কাপোৰ পিন্ধি প্ৰতিদিনে নিজৰ বহুত সম্পত্তি উল্লাস কৰি আছিল। ৰাজাৰ নামেৰে গোটেই শৰীৰত ঘাঁ লগা এজন মগনীয়া সেই ধনী ব্যক্তিজনৰ দুৱাৰত থোৱা হৈছিল। সেই ধনী ব্যক্তিজনৰ টেবুলৰ তলত পৰা খোৱা বস্তুৰে পেট পূৰাবলৈ মগনীয়াজনে আশা কৰি ৰৈ থাকিছিল, যাতে কুকুৰবোৰেও আহি তাৰ ঘাঁবোৰ চেলেকি থাকে। কালক্ৰমে সেই মগনীয়াজন মৰিল। স্বৰ্গৰ দূতসকলে আহি আব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ'ল। পাছত ধনী ব্যক্তিজনো মৰিল, তাতে তেওঁক মৈদাম দিয়া হ'ল। ধনী ব্যক্তিজনে নৰকত অতি যত্ন পাই ওপৰলৈ চকু তুলি চাই বহু দূৰত আব্ৰাহাম আৰু তেওঁৰ কোলাত ৰাজাৰক দেখা পালে। তেতিয়া ধনী ব্যক্তিজনে চিঞৰি ক'লে, পিতৃ আব্ৰাহাম, মোৰ প্ৰতি দয়া কৰক আৰু ৰাজাৰক ইয়ালৈ পঠাই দিয়ক। তেওঁ আঙুলিৰ আগপানীত জুবুৰীয়া মোৰ জীৱা চেঁচা কৰিবলৈ তেওঁক পঠিয়াই দিয়ক। কিন্তু আব্ৰাহামে তেওঁক ক'লে, বোপা, তুমি জীৱনৰ আয়ুকালত যেনেদৰে নিজৰ সুখত ৰাখিবৰ বাবে ভাল বস্তু পাইছিলা, সেইদৰে ৰাজাৰে তাত দুখ পাইছিল। এতিয়া সেই কথা সোঁৱৰণ কৰা, কিন্তু এতিয়া তেওঁ ইয়াত শান্তিত আছে আৰু তুমি হ'লে যাতনা পাই আছা। এতিয়া তোমাৰ আৰু আমাৰ মাজত এক মহাশূন্য স্থাপন কৰা আছে। আমি ইচ্ছা কৰিলেও ইয়াৰ পৰা তুমি থকা ঠাইলৈ যাব নোৱাৰোঁ, আৰু তোমাৰ তাৰ পৰা ইচ্ছা কৰিলেও কোনো ইয়ালৈ আহিব নোৱাৰা। ধনী ব্যক্তিজনেই ক'লে, হে পিতৃ, তেনেহ'লে দয়া কৰি ৰাজাৰক মোৰ দেউতাৰ ঘৰলৈ পঠিয়াই দিয়ক। তাতে মোৰ পাঁচজন ভাই আছে, সিহঁতক যেন তেওঁ গৈ আহিবলগীয়া এই যাতনাৰ ঠাইৰ বিষয়ে সাক্ষ্য দি সাৱধান কৰি দিয়ে। কিন্তু আব্ৰাহামে তেওঁক ক'লে, তেওঁলোকৰ বাবে মুচি আৰু ভাওবাদীসকল আছে, তেওঁলোকৰ কথা শুনক। এতিয়া সেই ধনী ব্যক্তিজনে ক'লে, তেনে নহওক পিতৃ আব্ৰাহাম, কিন্তু মৃতসকলৰ মাজৰ পৰা যদি কোনোৱে যেন তেওঁলোকৰ ওচৰলৈ যায়, তেনেহ'লে তেওঁলোকে মন পালটাব। তেতিয়া তেওঁক আব্ৰাহামে ক'লে, যদি তেওঁলোকে মুচি আৰু ভাওবাদীসকলৰ বাক্য নুশুনে, তেনেহ'লে মৃতসকলৰ মাজৰ পৰা কোনো এজন উঠি গৈ ক'লেও তেওঁলোকে নুশুনিব।